Hello.
Hey, Umesh de, Umesh Ak de, şu Umesh. Umesh Ak de. De, Umesh Ak de.
Ma
Umesh,
ma
Umesh Tavildar, bana da se moko, bir bortakor. Bana da se. Asene monat. অভিনব বরঠাকুর আলপনার গিরিয়েক মনে আছে আছে না নাই?
পূজা গিরিয়ে
ওই তোর কোট আস কোট তাই তাই তো তোর যা ট্রেনটাতে আস না, ট্রেনটাতে আস, তাতে আস নাই, আস নাই ট্রেনটাত,
ট্রেনটান
কোট আস তাই, ঘনিয়ের কোট, ঘনিয়ের কোট। তুই তো বয়স 83 বছর হয়েছে, আজিকালি তো কাম করিব নোৱাৰ, কত পাৰ জানো?
নাই নাই, কাম নকৰো।
কাম নকৰ? এই প্ৰবালৰ খবৰ কি? প্ৰবালৰ খবৰ কি? হ'ল, ভয় লাগিছে নেকি? আছে এখন, মই যে কান্দিছিলো, তই যে কৈছিলি ই পগলা হৈছে, তোক যেতিয়া মই মাতি লৈ গৈছিলো প্ৰথম বিয়া কৰাই পেলাই 1997 চনত, ঘৰত যাই গৈ গৈ পেলাই মই এটা কিবা এটা ভূপেনৰ কাৰণে গান এটা কথা কৈ যে কান্দি দিছিলো, তই কৈছিলি এইটো পগলা হ'ল নেকি? এতিয়া শুন, মই পগলা গেলা, বুজিছ? পগলাৰ লগত কথা পাতি কেনেকুৱা লাগিছে, কেনেকুৱা লাগিছে পগলাৰ লগত কথা পাতি কেনেকুৱা লাগিছে কৈছো? এই পৃথিৱীখন কেলা সমতল ক্ষেত্ৰ, তহঁতৰ পেপাৰ মানি মিছা, সকলো ফাঁকি ফেক ফল্চ পনি, তথাপিও তই মোৰ ওচৰত আহিব নোখোজ, খোজ? মোৰ কথা ভালকে ক, মোৰ কথা ভালকে ক নেকি? তোৰ বয়সটো 83 বছৰ হৈছে বে, মই আৰু 360 বছৰ মই ভৰাই থৈ দিম তলত, তই গম পাই থাকিবি। তই ভাবিছ তই মৃত্যু হোৱাৰ পিছত তই গম নোপোৱা, তই চব গম পাই থাকিবি, তই দেখি থাকিবি, তই একো কৰিব নোৱাৰ, তোৰ বডিটো নাই, তই হাতেদি একো চুব ন, তই হাতেদি চুবলৈ যাবি কিন্তু তই চুব নোৱাৰ, যেনেকে নৱ বৰঠাকুৰৰ হৈছে, সেইটো তোৰ হবলৈ গৈ আছে, সেইটো গেৰাণ্টিড। তোক মই গেৰাণ্টি দিলো তই মৰাৰ পিছত তই গম পাই থাকিবি, তই ঘৈণীয়েৰ ল'ৰা ছোৱালী তোৰ নাতি চব দেখি থাকিবি, তই একো কৰিব নোৱাৰ, বুঝলে? সেইটো হবলৈ গৈ আছে, সেইটো একসেপ্ট কৰিছতো, একসেপ্ট কৰিছতো, একসেপ্ট কৰ। এইটো তই মৰাৰ পিছত তোৰ যেতিয়া তিনিটা গুণ আছে নহয়, তিনিটা ৰঙা নীলা আৰু বগা, তহঁতৰ ফ্লেগত আছে নহয় ৰেড হোৱাইট এণ্ড ব্লু, সত্য ৰজ আৰু তম, তিনিটা গুণ আছে নে? আছে নে? মদ খালে তম গুণ হয়, গীতা বাদ দে, গীতা সেইটো থুই কেলা, গীতাৰ কথা বাদ দে, এতিয়া মোৰ কথা শুন, এই তিনিটা গুণ আৰু টানাটানি, টানাটানি বাদ দে, টানাটানিটো উল্টা কৰে তো সনাতনী হয়, বুজিছ? নিজৰ ভিতৰতে নিজেই তুষ্ট, তোৰ ঘৈণীয়াৰ লগত একো লেনা দেনা নাই, তাই যদি খোৱা বনাই দিয়ে দিবি খাবি, আৰু যদি নিদিয়ে তই অকলে বনাই খাই দিবি, বৈৰাগী হ, বুজিলি? মই যে কান্দিছিলো, মই যে কান্দিছিলো এই ঐনিতম গোৱা সেই হেৰি, এইটো কি মিচিং হেৰি, মই পগলা নহয় তই পগলা, তই এটা মহাদেৱ, তই মহাদেৱ হ'ব নোৱাৰ, তই শিৱ, যত জীৱ তত শিৱ, বুজিলি? হয় নহয়? এইটোতো মিছা কথা, হ'বই নোৱাৰে, পাৰে জানো? যত জীৱ তত শিৱ, হয় নহয়? তাৰমানে তই, তাৰমানে তই এটা শিৱ, হয় নহয়? হয়নে নহয়? কিন্তু তই পগলা, তেতিয়াহ'লে তই তিনিটা গুণত এইবিলাক দেখিছ, অ' প্লেন চলিছে, হেৰি চলিছে, আকাশ চলি, নহয় তই য'ৰ পৰা আহিছ তলৈ ঘূৰি যাব লাগে, আৰু জন্ম লৈ ভাল লাগিব নেকি? আকৌ চাকৰি কৰিবি, আকৌ স্কুলত যাবি, আকৌ পঢ়িবি, আকৌ বিয়া কৰিবি, আকৌ ঘৈণীয়েৰৰ কেলা কেঞ্চাৰ হ'ব, আল হ'ব, বাল হ'ব, এইবিলাক কৰি ভাল লাগে নেকি? লাগে লাগে, এইটো কথা ক'লো গেলা, মই এই কথাখিনি ৰেকৰ্ড কৰিছোঁ, এতিয়া তোৰ লগত কৰা অডিঅ'টো পিছফালে আকৌ ভৰাই থৈ দিম, আকৌ শুনি থাকিবি গেলা, আৰু এই প্ৰবাৰ লগো কবি, আৰু কি নাম, তাইৰ নামটো কি আছিলে, এইটো পাহৰিলো গেলা, প্ৰবীণা, প্ৰবীণাকো শুনাবি, মই আহিছোঁ এতে বে, মই আহিছোঁ তহঁতে, মই তহঁতে লুকাই আছিলোঁ, তহঁতে মই ফাল্টু নহয় লুকাই। শুক্লা দশমী তিথি শাওণ মাহ, 27 জুলাই 1966 চন, কাৰণ 1965 চনৰ 23 জুলাই দিনা, 25 জুলাই দিনা তহঁতৰ চিলভাৰটো ভাঙি পেলাইছে গেলা। কইনে জেক, কইনে জেকটেদি ভাঙিছে, সেইকাৰণে মই আহি ওলাইছোঁ। এতিয়া তহঁতৰ গোটেই সবাহ ভাঙিম, আৰু যোন মোৰ মোৰ নামত তহঁতৰ সেই বিষ্ণু ৰভাই লিখা গানকেইটা ভালকৈ শুন। এই সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ সোণোৱালি, মই দুৱাৰখন খুলি থৈ গুচি যাম, এই বালু বালুক ৰজা পাতি থৈ যাম, বুজিলে? হ'ল, আৰু কিবা ক'ব লগা আছে মোৰ? তোক মই ভাল পাওঁ কাৰণে কৈছোঁ, তই কিন্তু মোক খোট এটা মাৰি দিছ, তোৰ মোক চব গানবিলাক লৈ গৈ মিউজিক ইণ্ডিয়াত দিছ, তথাপিও মই তোক ক্ষমা কৰিলোঁ, ক্ষমাৰ সাগৰ দয়াৰ সাগৰটো মই কেলা, বুজিলি? যা এতিয়া মোৰ কথা ভালকৈ চবকে ক, আৰু মই দেখুৱা ৰাস্তাত যা, অলপ চলপ যি পাৰ চিলভাৰ কিন, আৰু এই এইবিলাক ছিষ্টেমৰ পৰা আঁতৰ হওঁ, মই এখন অতি সোনকালে ভাঙি পেলাম, আৰু মই মিলিটেৰী জেনেৰেলত গৈ গোটেই সোপা ছমাৰছেট কাউণ্টি আলবাৰ চবকে গুলিয়াই গুলিয়াই মাৰিম কেলা, তোৰ চকুৰ আগত দেখি যাবি। সেইকাৰণে সিহঁতে চব ভয় খায়, সেইকাৰণে মই চিকাগোৰ পৰা ফোন কল পাওঁ। তেৰিকা মই চবকে নামাৰো নহয়, যিকেইটা একেবাৰে বদমাছ হয়, একেবাৰে যিকেইটা জঘন্য হয়, তাহাঁতকেইটাকে মাৰিম মই, চবকে মাৰিম নেকি? চবকে নামাৰো নহয়, মই বৰ দয়ালু, বহুত দয়ালু, কোনোবাই মোৰ ওচৰত শৰণ যদি লয় মই তাক কেতিয়াও নামাৰো। তোৰ আচলতে ভইচটো বহুত, তই 83 বছৰ, মোৰ মাৰ 85 বছৰ হৈছে, তোৰ 83 বছৰ, তোৰ ভইচটো কিন্তু বৰ থকবক হৈ গৈছে, এতিয়া চিনি পালিনে মোক? চিনি পালিনে মোক? নাই পোৱা? নাই 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 নাই, 18 বছৰ, মইতো 18 বছৰ থাকিম, তই 18 বছৰ আগতে ফুটি বিয়া পা, তই মৰাৰ আগতে খালি মোক চিনি পা যে এইটোৱে সেইটো, মই 50,000 বছৰ মই নাৰায়ণ নহয়, মই কল্কিও নহয় কেলা, মই তাৰ বাপেকটো, তহঁতৰ লগতে খেলিছোঁ, তহঁতৰ নিচিনাকেই আছোঁ, একেবাৰে সাধাৰণ, মই সেই বিল্লাঘাটিত যাই বিল্লা চুধিছোঁ, মাছাজ পাৰ্লাৰত গৈ মাছাজ ফুল চাৰ্ভিছ মাছাজ লৈছোঁ, মদ খাইছোঁ, হাল কৰিছোঁ, বাল কৰিছোঁ, তহঁতৰ নিচিনাকৈ আছোঁ, কিন্তু মই এটা সত্য কথা কৈছোঁ, দুটা সত্য, পৃথিৱীখন সমতল ক্ষেত্ৰ আৰু চিলভাৰ ইজ মানি, এই দুটা কথা যেতিয়া গম পাবি, কোনো চন্দ্ৰত যোৱা নাই, এইবিলাক চব ফেক ফলছ এণ্ড পৰিহাৰ, ইউনাইটেড ষ্টেটছ ইজ নাথিং বাট ইউনাইটেড ষ্টেটছ অফ ছেটেনিক ডিমনিক পৰ্ণগ্ৰাফিক আমেৰিকা, সেইটো অলৰেডি প্ৰুভেন বাই দ্য এপষ্টিন ফাইলছ, কপি? অলৰাইট, হেং আপ দ্য ফোন, মই মোৰ মাৰ লগত আছোঁ, মই কৈছোঁ না, মই আগে এখন ভাঙি লওঁ, তাৰপিছত মই মিলিটেৰী জেট এখনত যাম, আৰু মোৰ ঘৈণীজনী আৰু ল'ৰা ছোৱালী তিনিটা উঠাই লৈ গুচি আহিম, চিন্তা নকৰ, তই মোৰ কাৰণে চিন্তা কৰিব নালাগে, মোৰ বহুত কষ্টৰ সময়ততো মোৰ কষ্ট, মোৰ যেতিয়া মোক জেলত ভৰাইছিলে মোক, এই তহঁতে আহিছিলি, আহিছিলি কেতিয়াবা কোনোবাদিনা খবৰ ল'বলৈ, আহিছিলি কুকুৰ পোৱালি, আহিছিলি মোৰ বিপত্তিৰ সময়ত, কোনোবা আহিছিলে একেবাৰে, আহিছিলে নিউ জাৰ্চিত কোনোবা এটা আহিছিলে, এ লাৰামী কথা কথা নকবি কেলা লাৰ, তাৰ এতিয়া মোৰ খং উঠিছে,